Ea, Akahbani. বাতৰি পঢ়িছো পংকজ নাথ ভট্টাচাৰ্যই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টিত সামগ্ৰিকভাৱে 68% অধিক ভোটদান হয়। অসমত এই পৰ্যায়ত 75.95% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি কৰ্ণাটকত প্ৰচাৰ চলাব। অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন কালি দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই পৰ্যায়ত 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টিত হোৱা নিৰ্বাচনত সামগ্ৰিকভাৱে 68% অধিক ভোটদান হয়। তথ্য অনুসৰি অসমত 75.95%, মণিপুৰত 72.17%, ছিকিমত 80.03%, বিহাৰত 48.87%, ছত্তিশগড়ত 67.56%, উত্তৰ প্ৰদেশত 60.25%, মহাৰাষ্ট্ৰত 61.88%, ৰাজস্থানত 57.25%, অৰুণাচল প্ৰদেশত 72.74%, মেঘালয়ত 74.50%, মিজোৰামত 56.60%, নাগালেণ্ডত 56.91%, ত্ৰিপুৰাত 81.62% আৰু পশ্চিমবংগত 80.55% ভোটদাতাই ভোটদান কৰে। এই পৰ্যায়ত মুঠ 1625গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নীতিন গাডকাৰী, কিৰেণ ৰিজিজু, জিতেন্দ্ৰ সিং, সঞ্জীৱ বালিয়ান, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, কাৰ্তি চিদম্বৰম, নকুল নাথ, ডি এম কেৰ দয়ানিধি মাৰাণ, বিজেপি নেতা তামিলছাই সৌন্দৰ্যৰাজন আৰু জিতিন প্ৰসাদ অন্যতম। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশ আৰু ছিকিমত কালি এটা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত 76.44% আৰু ছিকিমত 79.86% ভোটদান সম্পন্ন হয়। নিৰ্বাচন আয়োগে ভোটদাতা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাইছে। ছত্তিশগড়ৰ বাস্তাৰৰ 56খন গাঁও আৰু গ্ৰেট নিকোবৰৰ চম্পেন জনজাতিৰ লোকসকলে এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰে। অসমত এই পৰ্যায়ত নিৰ্বাচন হোৱা কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত সামগ্ৰিকভাৱে 75.95% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা 35গৰাকী প্ৰাৰ্থীৰ ভিতৰত 4গৰাকী মহিলা। প্ৰাপ্ত তথ্য অনুসৰি শোণিতপুৰ সমষ্টিত 74.81%, কাজিৰঙা সমষ্টিত 75.79%, ডিব্ৰুগড় সমষ্টিত 76.74%, লখিমপুৰ সমষ্টিত 72.65% আৰু যোৰহাট সমষ্টিত 79.48% ভোটদান হয়। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। এই পৰ্যায়ত 7 মে'ত দেশৰ 10খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব আৰু পৰহিলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ নান্দেদত আজি এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে ভোটদানৰ এই ধাৰা পৰৱৰ্তী পৰ্যায়কেইটাতো অব্যাহত ৰাখিবলৈ আহান জনায়। তেওঁ গণতন্ত্ৰৰ বাবে শাসকীয় দল আৰু বিৰোধী দলসমূহে অক্লান্তভাৱে কাম কৰি যোৱাত গুৰুত্ব দিয়ে। জনসভাত দিয়া ভাষণত শ্ৰীমোদীয়ে NDA চৰকাৰৰ বিভিন্ন সাফল্যৰ খতিয়ান দিয়ে। এই ক্ষেত্ৰত তেওঁ মহিলাৰ বাবে অনাময় ব্যৱস্থা, দৰিদ্ৰ লোকৰ বাবে বেংক একাউণ্টৰ সুবিধা, ডিজিটেল ভাৰত আৰু UPI প্ৰযুক্তিৰ উদাহৰণ দিয়ে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে দলটোৱে UPI প্ৰযুক্তি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে মহাৰাষ্ট্ৰক সদায় অনাদৰ কৰি আহিছে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে দলটোৱে UPI প্ৰযুক্তি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ লগতে মহাৰাষ্ট্ৰক সদায় অনাদৰ কৰি আহিছে। শ্ৰীমোদীয়ে তেওঁৰ চৰকাৰে কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে কৃষকৰ স্বাৰ্থত কাম কৰা বুলি দাবী কৰে। তেওঁ লগতে দেশ বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক ন্যায় প্ৰদানৰ বাবে নাগৰিকত্ব আইনৰ সংশোধন কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ভাৰতক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি কৰি গঢ়ি তোলাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ। নান্দেদ আৰু হিংগোলী বিধানসভা সমষ্টিত 26 এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। আজিৰ জনসভাত মুখ্যমন্ত্ৰী একনাথ সিন্ধে, বিজেপিৰ সাংসদ অশোক চৱন আৰু RPI সভাপতি তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামনাথ আথাৱালে উপস্থিত থাকে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী আজি বিয়লি কৰ্ণাটকত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাব। তেওঁ চিকবল্লপুৰ জিলাৰ চক্কাহালি গাঁৱত এখন জনসভাত ভাষণ দিব। সন্ধিয়া শ্ৰীমোদীয়ে বেংগালুৰুতো এখন জনসভাত অংশগ্ৰহণ কৰিব। দুয়োখন জনসভাতে তেওঁ ছটা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত 14খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে বিভিন্ন দলৰ প্ৰচাৰ তুংগত উঠিছে। কংগ্ৰেছে কেইদিনমান পূৰ্বে কোলাৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। আজি মহীশূৰত মুখ্যমন্ত্ৰী ছিদ্দাৰামায়া আৰু মাণ্ডাত উপ মুখ্যমন্ত্ৰী শিৱকুমাৰে প্ৰচাৰ চলাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
মই সময় মই স্বাধীনতাৰ পাছত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক মুৰব্বী হোৱা দেখিলো। তথাপিও সাধাৰণ লোকে বিজুলী পানীৰ বাবে হাহাকাৰ কৰা দেখিলো। এই পৰিস্থিতি সলনি কৰিলে মোদীজীয়ে। সেইসকলৰে 60 বছৰীয়া আধৰুৱা কাম সম্পূৰ্ণ কৰি কেৱল 10 বছৰতে প্ৰতি ঘৰতে পানী, বিজুলী, গেছ, শৌচালয়ৰ ব্যৱস্থা কৰি সেয়েহে মই এইবোৰ পূৰ্ণ হোৱা দেখা পাইছো। পদুম ফুলৰ চিহ্নত ভোট দিয়ক, বিজেপিক জয়যুক্ত কৰক।
অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ 419,078গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 317,317গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। পৰীক্ষাৰ্থীসকলৰ 105,873গৰাকীয়ে প্ৰথম বিভাগ, 150,764গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 60,680গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে। সামগ্ৰিকভাৱে 75.7% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ফলাফল অনুসৰি যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অনুৰাগ দলৈ 593 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰে। বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়াই 590 নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। মাজুলীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়াই 588 নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰে। বৰপেটাৰ ষ্টেলা মেৰী স্কুলৰ বেদান্ত চৌধুৰীয়ে 588 নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰে। নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দেৱাশ্ৰী কাশ্যপে ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰে। দিল্লীৰ এখন আদালতে আজি দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন আবেদনৰ ৰায়দান স্থগিত ৰাখে। ৰোজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই 30 এপ্ৰিল তাৰিখে এই আবেদনৰ ৰায়দান কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুজৰাটত নিৰ্বাচন হ'বলগীয়া 26টা লোকসভা সমষ্টিত 491খন মনোনয়ন পত্ৰ দাখিল হৈছে। ৰাজ্যখনত বিধানসভাৰ 5খন আসনৰ বাবেও উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছক 8 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে 177 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 2টা উইকেট হেৰুৱাই 180 ৰাণ কৰে। লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছৰ হৈ কে এল ৰাহুলে 53টা বলত 82 ৰাণ কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 176 ৰাণ কৰে। দলটোৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক 57 ৰাণ কৰে। লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছৰ কৃণাল পাণ্ডিয়াই 2টা উইকেট দখল কৰে। কে এল ৰাহুলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টিত সামগ্ৰিকভাৱে 68%ৰো অধিক ভোটদান হয়। অসমত এই পৰ্যায়ত 75.95% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াৰ কালি সামৰণি পৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি কৰ্ণাটকত প্ৰচাৰ চলাব। অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।